وَإِذْ قَالَ مُوسَى لِقَوْمِهِ اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ أَنْجَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ وَيُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ وَفِي ذَلِكُمْ بَلَاءٌ مِّن رَّبِّكُمْ عَظِيمٌ
আৰু স্মৰণ কৰা যেতে মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰক তোমালোকে স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰাউন গোষ্ঠীৰ কবলৰ পৰা যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল আৰু ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা